নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ, পি এম আৱাস যোজনা গ্ৰামীণৰ অন্তৰ্গত 3 লাখৰো অধিক হিতাধিকাৰীলৈ ৰাজ্যত গৃহ নিৰ্মাণৰ অনুমোদন পত্ৰ বিতৰণ, কাইলৈ পালন কৰিবলগীয়া শ্বহীদ দিৱসৰ পূৰ্বে আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্বহীদৰ স্মৃতিত বিশেষ অনুষ্ঠান আৰু কটকৰ বাৰাৱতী ষ্টেডিয়ামত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি20 শৃংখলাৰ প্ৰথমখন খেল। এতিয়া বিতং বাতৰি। ৰাজ্যপাল আৰু কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি বিশ্ববিদ্যালয়খনৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। সমাৱৰ্তনৰ ভাষণত ৰাজ্যপালগৰাকীয়ে 2047 চনলৈ ভাৰতবৰ্ষ এখন বিকশিত ৰাষ্ট্ৰত পৰিণত কৰাৰ সপোন পূৰণ কৰাৰ দায়িত্ব দেশৰ নৱপ্ৰজন্মৰ ওপৰতে ন্যস্ত আছে বুলি মন্তব্য কৰে। এই সমাৰোহত 2804গৰাকী PhD, স্নাতক, স্নাতকোত্তৰ তথা ডিপ্লমাৰ শিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। তদুপৰি শৈক্ষিক উৎকৰ্ষতাৰ বাবে 125গৰাকী শিক্ষাৰ্থীক স্বৰ্ণ পদক প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই সমাৰোহত জনতাৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে D.Lit উপাধি প্ৰদান কৰা হয়। শিল্পীগৰাকীলৈ আগবঢ়োৱা এই সন্মান সন্দৰ্ভত শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰে এইদৰে কয়।
কটন ইউনিভাৰ্চিটিলৈ সঁচাকৈ আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে দাদাৰ কামখিনিক স্বীকৃতি দিছে, তাৰ কাৰণে আমি সুখী। কিন্তু সমানে আমাৰ এটা আৱেগিক মুহূৰ্ত যে দাদা নাই আমাৰ লগত, তেওঁ গম নাপালে বস্তুটো, যে মানুহ সেইটো এটা দুখ থাকি গ'ল। কিন্তু তথাপি তেওঁৰ কামক তেওঁৰ সৃষ্টিক স্বীকৃতি দিছে, সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। সেইকাৰণে মই আহিছো আজি।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো আজি কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে 1985 চনত অসম আন্দোলনৰ পাছত অসম চুক্তি স্বাক্ষৰিত হৈছিল। সকলোৱে ৰাজ্যখনক লৈ ইতিবাচক মনোভাৱ পোষণ কৰি আছিল যদিও আলফাকে ধৰি বিভিন্ন উগ্ৰবাদ তথা গুপ্ত হত্যাৰ দৰে বিষয়সমূহে ৰাজ্যখনৰ সমাজ ব্যৱস্থা স্খলিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে। এনে নেতিবাচক পৰিৱেশৰ পৰিৱৰ্তে সম্প্ৰতি ৰাজ্যখনত উন্নয়ন আৰু প্ৰগতিৰ নতুন দিগন্ত সূচনা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
আজি আমি বিশ্বৰ প্ৰেক্ষাপটত প্ৰতিযোগী হিচাপে থিয় হ'ব পাৰিছো, আৰু যদি আমি ৰাষ্ট্ৰৰ প্ৰেক্ষাপটত চাওঁ, আজি অসমেও মূৰ দাঙি উঠিব পাৰিছো। কেইটামান দিন আগতে কৰ্ণাটকৰ এগৰাকী মন্ত্ৰীয়ে কৈছিলে যে অসমত ছেমি কণ্ডাক্টৰ উদ্যোগ কিয় হ'ব লাগে। তেতিয়া মই চিন্তা কৰিছিলো যে কৰ্ণাটকৰ এজন মন্ত্ৰীৰ মুখত অসমৰ নাম উচ্চাৰণ হোৱা মানে আমি যোৱাটো দশকত কিমানখিনি আগবাঢ়িব পাৰিছো। আজি লাহে লাহে বিশ্বৰ প্ৰেক্ষাপটত ভাৰত যেনেকে প্ৰতিযোগী হৈছে, আজি ৰাষ্ট্ৰৰ প্ৰেক্ষাপটত আমি অসমো ডিপেণ্ডেণ্ট ষ্টেটৰ পৰিৱৰ্তে আজি এখন আমি কম্পিটিটিভ ষ্টেটলৈ ৰূপান্তৰ হৈছো।
ৰাজ্যত সম্প্ৰতি 25খনতকৈ অধিক বিশ্ববিদ্যালয়, 15খনতকৈ অধিক চিকিৎসা মহাবিদ্যালয়, 20খনতকৈ অধিক অভিযান্ত্ৰিক মহাবিদ্যালয় তথা বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানসমূহ স্থাপনৰ জৰিয়তে বিদ্যাৰ্থী সমাজে নতুন সুযোগ সুবিধা লাভ কৰা বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত উদ্যোগীকৰণৰ নতুন পৰিৱেশ নিৰ্মাণ হৈছে। দুৰ্নীতি অবিহনে যোগ্য নিবনুৱাই সংস্থাপনৰ সুবিধা লাভ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। সাংস্কৃতিক, ক্ৰীড়া আদি সকলো ক্ষেত্ৰতে নতুন প্ৰয়াসৰ জৰিয়তে ৰাজ্যখন সম্প্ৰতি দেশৰ ভিতৰতে শক্তিশালী ৰাজ্যত পৰিণত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অন্তৰ্গত 2025-26 বৰ্ষৰ বাবে 3 লাখৰো অধিক হিতাধিকাৰীলৈ যোজনাৰ অনুমোদন পত্ৰৰ ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীৰ আজি উদ্বোধন কৰে। কামৰূপ জিলাৰ বকুৰ গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই কাৰ্যসূচীত হিতাধিকাৰীসকলৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত চৰকাৰে বহুসংখ্যক নতুন হিতাধিকাৰীকো অন্তৰ্ভুক্ত কৰিব। পূৰ্বৰ চৰকাৰৰ অতি কম পৰিমাণৰ ধনৰ তুলনাত বৰ্তমানৰ চৰকাৰে এই আঁচনিৰ ঘৰ নিৰ্মাণৰ বাবে হিতাধিকাৰীসকলক 1.5 লাখ টকা দিয়াটো অতি গুৰুত্বপূৰ্ণ বুলিও তেওঁ মন্তব্য কৰে। বৰ্তমানৰ চৰকাৰে দৰিদ্ৰ, মধ্যবিত্ত আদি শ্ৰেণীৰ লোকৰ কাৰণে কাম কৰি অহা বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। সম্প্ৰতি যোগ্যসকলেহে চৰকাৰী আঁচনিৰ জৰিয়তে উপকৃত হোৱাৰ সুযোগ পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে পূৰ্বৰ চৰকাৰৰ দিনত কেৱল নেতা পালি নেতাৰ আত্মীয় স্বজনসকলেহে এই সুবিধা লাভ কৰিছিল। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত বজালী জিলাৰ হিতাধিকাৰীসকলৰ মাজতো এই গৃহ অনুমোদন পত্ৰ বিতৰণ কৰা হয়। বজালী সমষ্টিৰ মুঠ 1070 গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ অধীনত চেক পাবলৈ সমৰ্থ হয়। ধুবুৰী, ওদালগুৰি, তামোলপুৰ, মঙলদৈ, মানকাছৰ, নলবাৰী, কোকৰাঝাৰ আদিতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠান সম্পন্ন হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।